এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে। বিধানসভাত বিধায়ক ৰেকিমুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি এইদৰে কয়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত বৰ্তমানে থকা জনজাতিসমূহে লাভ কৰা সা সুবিধাসমূহ কৰ্তন নোহোৱাকৈ জনজাতিকৰণ কেনেকৈ কৰা হ'ব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত মন্ত্ৰী গোটৰ সমিতিৰ প্ৰতিবেদন বিচাৰিছে। এই সমিতিখনে এতিয়ালৈ প্ৰতিবেদন দাখিল কৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে বিধানসভাত জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত এই সমিতিখনে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ সৈতে আলোচনাত মিলিত হৈছে। বিভিন্ন জনগোষ্ঠীৰ সৈতে হোৱা আলোচনাৰ অন্তত সন্মুখীন হোৱা অসুবিধাৰ বাবে সমিতিখনে এতিয়ালৈকে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব পৰা নাই বুলি তেওঁ কয়। বৰ্তমান চৰকাৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুক আহ্বায়ক হিচাপে লৈ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চোৱা চিতা কৰিবলৈ এই সমিতিখনকে পুনৰ গঠন কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যত কোনো চৰকাৰী বিদ্যালয় বন্ধ কৰা হোৱা নাই বুলি আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আব্দুল কালাম ৰচিদ আলমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অসমত 2021-22 বৰ্ষত 44,826 বিদ্যালয় আৰু 2023-24 বৰ্ষত 44,743 বিদ্যালয় আছিল। শিক্ষাক্ষেত্ৰৰ আধাৰত সংলগ্নকৰণ, একত্ৰীকৰণ আৰু ইত্যাদি কাৰণত বিদ্যালয়সমূহ স্থানান্তৰ কৰি সমীপৱৰ্তী বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। চৰকাৰী তথ্য অনুসৰি ৰাজ্যত 5,883 অপ্ৰাদেশিকীকৃত বিদ্যালয় আছে। 8 মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলাত জিলা প্ৰশাসন আৰু নাবাৰ্ডৰ উদ্যোগত আজিৰে পৰা 3-দিনীয়াকৈ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। 2 নম্বৰ কাকি অঞ্চলৰ নৱনিৰ্মিত জিলা পৰিষদৰ কাৰ্যালয়ত আজি বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত 10 গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। সেই স্থানতে কেইবাটাও মহিলা গোটে নিজে প্ৰস্তুত কৰা সামগ্ৰী এখন প্ৰদৰ্শনীও মুকলি কৰে। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত কাইলৈ এটা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। এই চিকিৎসা শিবিৰত মহিলাৰ স্বাস্থ্য সচেতনতা সন্দৰ্ভত এখন সজাগতামূলক আলোচনা চক্ৰও অনুষ্ঠিত হ'ব। শিবিৰত মহিলাসকলৰ মুখ গহ্বৰ, স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ বিনামূলীয়া পৰীক্ষণ কৰা হ'ব। জিলা প্ৰশাসনে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মহিলা আৰু কিশোৰীসকলক আহ্বান জনাইছে। বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদত আজিৰে পৰা 2-দিনীয়াকৈ কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষকসকলে নিজৰ পথাৰত উৎপাদিত সামগ্ৰী বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আজি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ইয়াতে মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা বিপণী উদ্বোধন কৰে। এই মেলাতে কৃষি বিষয়ক প্ৰশিক্ষণৰ আয়োজন কৰাৰ উপৰি বিভাগীয় বিষয়া আৰু কৃষি বিজ্ঞানীসকলৰ এটি অন্তৰংগ মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়। মেলাত 7টাকৈ মহিলা গোটক 10,000 টকাৰ এককালীন চেক প্ৰদান কৰা হয়। যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 1877 চনত ইংৰাজৰ আমোলত আৰম্ভ হোৱা এই আকৰ্ষণীয় প্ৰতিযোগিতাখনৰ 142 সংখ্যক সংস্কৰণৰ লগত সংগতি ৰাখি টেনিছ, গল্ফ আদি খেলো অনুষ্ঠিত কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৰহাট জিমখানা ক্লাবৰ উদ্যোগত 3-দিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাত এইবাৰ ডিব্ৰুগড়ৰ এটা অশ্বাৰোহী দলে ঘোঁৰা দৌৰৰ বিভিন্ন পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে এই ঘোঁৰা দৌৰৰ লগত সংলগ্ন গভৰ্ণৰ্ছ কাপ হৈছে অসমৰ ৰাজ্যপালে প্ৰতি বছৰে প্ৰদান কৰা প্ৰধান বঁটা। চৰাইদেউ জিলাৰ সোণাৰী পৌৰসভাৰ অন্তৰ্গত এলেকাসমূহত অনাদায় হৈ থকা কৰ সংগ্ৰহৰ বাবে জিলা আয়ুক্তই এখন বিশেষ সমিতি গঠন কৰিছে। আয়ুক্ত ডাঃ নেহা যাদৱে জাৰি কৰা নিৰ্দেশ মৰ্মে সহকাৰী আয়ুক্ত, সোণাৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ লগতে সংশ্লিষ্ট বিষয়াসকলক লৈ এই সমিতিখন গঠন কৰা হৈছে। আয়ুক্তগৰাকীয়ে সমিতিখনক শীঘ্ৰেই কাম কাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ চলিত বছৰৰ দ্বিতীয়খন বৈঠক আজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত পথ দুৰ্ঘটনা ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া আগতীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত পথ সুৰক্ষা সমিতিৰ অংশীদাৰ হিচাপে থকা প্ৰতিটো চৰকাৰী বিভাগকে নিজৰ দায়িত্বসমূহ নিয়াৰিকৈ পালন কৰিবলৈ সতৰ্ক কৰি দিয়া হয়। ধেমাজি জিলাৰ 158খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক আজি সমগ্ৰ শিক্ষা ধেমাজিয়ে সৰ্বাংগীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বঁটা প্ৰদান কৰে। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ 1খনকৈ প্ৰাথমিক বিদ্যালয়ক শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃগোটৰ বঁটা প্ৰদান কৰা হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।